ونادى أصحاب الأعراف رجالا يعرفونهم بسيماهم قالوا ما أغنى عنكم جمعكم وما كنتم تستكبرون
আৰু আৰাফৰ অধিবাসীসকলে এনেকুৱা কিছুমান লোকক মাতিব যিসকলক তেওঁলোকে সিহঁতৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে ক'ব, তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল।